এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিসমূহ হ'ল, লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ নতুন সংহত টাৰ্মিনেলৰ পৰা আজি বাণিজ্যিক উৰণ আৰম্ভ, পোহৰৰ প্ৰদূষণ নিয়ন্ত্ৰণ আৰু মহাকাশ পৰ্যটনত উদগনি যোগোৱাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰৰ ডাৰ্ক স্কাই উদ্যান স্থাপনৰ পৰিকল্পনা, আজি দিনৰ 11 বজাত আকাশবাণীযোগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন কী বাত অনুষ্ঠান, খানাপাৰাত আজি পবিত্ৰ বৃন্দাবনী বস্ত্ৰ প্ৰদৰ্শনৰ বাবে সাংস্কৃতিক সংগ্ৰহালয়ৰ প্ৰকল্পৰ শুভাৰম্ভ আৰু টি20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ছুপাৰ 8 পৰ্যায়ত আজি ভাৰত আৰু দক্ষিণ আফ্ৰিকা মুখামুখি। গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ নতুন সংহত টাৰ্মিনেলৰ পৰা আজিৰে পৰা বাণিজ্যিক উৰণ আৰম্ভ হ'ব। আকাশ এয়াৰৰ এখন বিমান উৰণেৰে টাৰ্মিনেলটোৰ সেৱা মুকলি কৰা হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি ফেচবুক লাইভযোগে এই কথা ঘোষণা কৰে। ডঃ শৰ্মাই কয় যে স্থানীয় মানৱ সম্পদৰ পৰিশ্ৰমেৰে নিৰ্মিত এই টাৰ্মিনেল ভৱনটোৱে উত্তৰ পূৰ্বাঞ্চল আৰু ইয়াৰ চৌপাশৰ অঞ্চলসমূহৰ প্ৰৱেশদ্বাৰ হিচাপে অসমৰ বৰ্ধিত ভূমিকাক প্ৰতিফলিত কৰে। অত্যাধুনিক আৰু যাত্ৰীৰ সা সুবিধাৰে সুসজ্জিত নতুন টাৰ্মিনেল ভৱনটোৰ দৃশ্য শ্বেয়াৰ কৰি ডঃ শৰ্মাই কয় যে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰক বিমানৰ মেৰামতি ছাৰ্ভিচিং কৰাৰ অৰ্থে MRO কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বাবে পদক্ষেপ লোৱা হৈছে। বিমানবন্দৰটোত বয়োজ্যেষ্ঠ লোকৰ সুবিধাৰ বাবে এলিভেটেড ৱাকাৰো ব্যৱস্থা কৰা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে। 4,000 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা নতুন টাৰ্মিনেল ভৱনটোৰে বছৰি 1,30,00,000 যাত্ৰীয়ে আহ যাহ কৰিব। অসমৰ জৈৱ বৈচিত্ৰ আৰু সাংস্কৃতিক ঐতিহ্যৰ সমাহাৰেৰে কপৌফুলৰ আৰ্হিত বাঁহেৰে নিৰ্মাণ কৰা এই নতুন টাৰ্মিনেলটোৱে বিমান পৰিবহণ কেন্দ্ৰ হিচাপে গুৱাহাটীৰ স্থিতি সবল কৰি তুলিব বুলি আশা কৰা হৈছে। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে গুৱাহাটীৰ চানমাৰী নুনমাটি সংযোগী মহাৰাজ পৃথু উৰণ সেতুখন 10 মাৰ্চত উদ্বোধন কৰা হ'ব বুলি প্ৰকাশ কৰে। সেইদিনাই পুৱাৰ ভাগত ৰাজ্যৰ 40,00,000 মহিলাৰ বেংক একাউণ্টত অৰুণোদয় আঁচনিৰ অধীনত 9,000 টকাকৈ প্ৰদান কৰা হ'ব। ডিফুৰ উৰণ সেতুখন 11 মাৰ্চত মুকলি কৰা হ'ব বুলি তেওঁ ঘোষণা কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে সিদিনাই বিয়লিৰ ভাগত যোৰহাটত নিৰ্মাণ কৰা উৰণ সেতু আৰু যোৰহাট কাৰাগাৰ উদ্যানখন উদ্বোধন কৰা হ'ব বুলিও জানিবলৈ দিয়ে।
মই 3খন উৰণীয়া সেতুৰ উদ্বোধনৰ দিন আপোনালোকক দিব খুজিছো। আমি গুৱাহাটীৰ চানমাৰী আৰু নুনমাটি গুৱাহাটী ক্লাবৰ মাজৰ উৰণীয়া সেতুখন 10 মাৰ্চৰ দিনাখন আমি উদ্বোধন কৰোঁ। 11 তাৰিখৰ দিনা আমি ডিফুত নিৰ্মাণ কৰা উৰণীয়া সেতুৰ শুভ উদ্বোধন কৰিম আৰু 11 তাৰিখে সন্ধিয়া যোৰহাটত নিৰ্মাণ কৰা উৰণীয়া সেতুখন আমি উদ্বোধন কৰিম আৰু সিদিনাখনে যোৰহাটৰ জেলত আমি নিৰ্মাণ কৰা সুন্দৰ উদ্যানখনো ৰাইজৰ বাবে মুকলি কৰি দিম।
ৰাজ্য চৰকাৰে পোহৰৰ প্ৰদূষণ নিয়ন্ত্ৰণ আৰু মহাকাশ পৰ্যটনত উদগনি আৰু নিশাৰ ভাগৰ জৈৱ বৈচিত্ৰ সংৰক্ষণৰ উদ্দেশ্যে ডাৰ্ক স্কাই উদ্যান স্থাপনৰ পৰিকল্পনা লৈছে। ডাৰ্ক স্কাই হৈছে কৃত্ৰিম পোহৰ প্ৰদূষণ কম হোৱাৰ বাবে গ্ৰহ নক্ষত্ৰ পৰ্যবেক্ষণৰ উপযুক্ত পৰিৱেশ থকা এক প্ৰকাৰৰ উদ্যান। বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ বিষয়াসকলে প্ৰকাশ কৰা মতে অসমে এই সন্দৰ্ভত নীতিগতভাৱে কেবিনেটৰ অনুমোদন লাভ কৰিছে আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ 8টা সম্ভাৱ্য স্থানত বৈজ্ঞানিক মূল্যায়নো সম্পন্ন কৰা হৈছে। কাজিৰঙা আৰু মানস ৰাষ্ট্ৰীয় উদ্যান তথা ডিমাহাজত এনে উদ্যান স্থাপনৰ প্ৰস্তাৱ দিয়া হৈছে। ৰাজ্য চৰকাৰৰ বিজ্ঞান প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ সচিব পল্লৱ ঝাই প্ৰকাশ কৰা মতে পৰৱৰ্তী পৰ্যায়ত স্থানসমূহৰ পুংখানুপুংখ মূল্যায়ন, প্ৰতিষ্ঠানগত সহযোগিতা আৰু প্ৰমাণ পত্ৰৰ বাবে প্ৰয়োজনীয় প্ৰস্তুতিৰ বিষয়সমূহ চালি জাৰি চোৱা হ'ব। প্ৰাৰম্ভিক মূল্যায়নৰ তথ্য অনুসৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত সৰ্বাধিক 94.62% কৃত্ৰিম পোহৰ প্ৰদূষণৰ পৰা মুক্ত নিৰ্মল আকাশ দেখিবলৈ পোৱা যায়। এই ক্ষেত্ৰত 92.51% অন্ধকাৰ এলেকাৰে মানস ৰাষ্ট্ৰীয় উদ্যান দ্বিতীয় আৰু ডিমাহাচাও 87.05% তৃতীয় স্থানত আছে। ডাৰ্ক উদ্যান স্থাপনৰ ক্ষেত্ৰত এই 3টা স্থান উপযুক্ত বুলি বিবেচিত হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি দিনৰ 11 বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ আগত নিজৰ মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 131সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ উপৰি আকাশবাণীৰ ৱেবছাইট AIR নিউজ আৰু নিউজ অন AIR মোবাইল এপৰ জৰিয়তে শুনিবলৈ পোৱা যাব। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, আকাশবাণী আৰু দূৰদৰ্শনৰ ইউটিউব চেনেলযোগেও এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণীয়ে অনুষ্ঠানটো প্ৰচাৰ হোৱাৰ ঠিক পাছতে ইয়াৰ অসমীয়া ভাষান্তৰ প্ৰচাৰ কৰিব। পবিত্ৰ বৃন্দাবনী বস্ত্ৰ অসমত প্ৰদৰ্শনৰ বাবে সাংস্কৃতিক সংগ্ৰহালয় প্ৰকল্পৰ আজি গুৱাহাটীৰ খানাপাৰাত শুভাৰম্ভ কৰা হ'ব। সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত খানাপাৰাৰ জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত দিনৰ 11:30 বজাত আয়োজিত এটা অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই প্ৰকল্পৰ শুভাৰম্ভ কৰিব। অনুষ্ঠানত সাংস্কৃতিক মন্ত্ৰী বিমল বৰা, ব্ৰিটিছ সংগ্ৰহালয়ৰ দক্ষিণ আৰু দক্ষিণ পূব এছিয়া শাখাৰ প্ৰাক্তন মুৰববী টি ৰিচাৰ্ড ব্লাৰ্টন আৰু প্ৰকল্প নিৰ্মাণৰ দায়িত্বত থকা সংস্থাৰ বিষয়ববীয়াসকল উপস্থিত থাকিব। 2025-26 বৰ্ষৰ সৰস মেলা আজিৰে পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হ'ব। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অধীনৰ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানে আয়োজন কৰা এই মেলাত গ্ৰাম্য উদ্যোগী, আত্মসহায়ক গোট আৰু থলুৱা শিল্পীসকলে নিৰ্মাণ কৰা সামগ্ৰী প্ৰদৰ্শন তথা বিক্ৰীৰ ব্যৱস্থা কৰা হৈছে। এই মেলাত বিভিন্ন ৰাজ্যৰ 250ৰো অধিক বিপণীয়ে অংশ ল'ব। অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ উপৰি মহাৰাষ্ট্ৰ, ছত্তীশগড়, গোৱা, ঝাৰখণ্ড, ত্ৰিপুৰা, উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড, পশ্চিমবংগ, পঞ্জাব, হাৰিয়ানাকে ধৰি কেইবাখনো ৰাজ্যৰ হস্তশিল্প আৰু হস্ততাঁত সামগ্ৰী এই বিপণীসমূহত প্ৰদৰ্শন কৰা হ'ব। কাইলৈৰ পৰা আটাইকেইটা দিনতে বিভিন্ন ক্ৰীড়া, পৰম্পৰাগত খেল, ফটোগ্ৰাফী, পুষ্পসজ্জা আৰু ৰন্ধন প্ৰকৰণৰ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। তদুপৰি প্ৰতি সন্ধিয়া সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। সাৰস মেলাই ৰাজ্যখনৰ তৃণমূল পৰ্যায়ৰ অৰ্থনীতি সবলীকৰণৰ পথসমূহ সুচল কৰিব বুলি আশা কৰা হৈছে। 8 মাৰ্চত এই মেলাৰ সামৰণি পৰিব। শিল্প সাধনা এগৰাকী শিল্পীৰ শ্ৰেষ্ঠ ধৰ্ম আৰু এয়াই তেওঁৰ জীৱনৰ আদৰ্শ। আকাশবাণী গুৱাহাটীৰ কালি দৃষ্টিপাত অনুষ্ঠানত যশস্বী কলা নিৰ্দেশক, ভাস্কৰ্য শিল্পী পদ্মশ্ৰী সন্মানেৰে সন্মানিত নুৰুদ্দিন আহমেদে এই বিষয়ে প্ৰকাশ কৰে। প্ৰায় 5 দশকজুৰি ৰাজ্যখনত কলা ভাস্কৰ্য ক্ষেত্ৰৰ এটা সন্মানীয় নাম হিচাপে পৰিগণিত শিল্পীগৰাকীয়ে কলাৰ সাধনাৰ সৈতে তেওঁৰ ওতঃপ্ৰোত সম্পৰ্কৰ বিষয়ে এইদৰে শ্ৰোতাক অৱগত কৰে।
নাটক সেই নাটক চাবলৈ যাওঁ, মোৰ কেতিয়াবা নাটকৰ প্ৰতি দুৰ্বলতা আছে আৰু আজিও যদি মই দেখিছোঁ নাটকৰ প্ৰতি দুৰ্বলতা, হয়তো এইবাৰ ভাৰত চৰকাৰে মোক নাটকৰ সেইটোত এৰি লৈছে, কাৰণ ষ্টেজ কেপচাৰ বুলি তাত হেৰি কৰিছে কলা, সেইটোৰ পৰা তেতিয়াৰ পৰা লাগি আছো আৰু এইটো কাম কৰি মই ভাল পাওঁ। আৰু এই মই এটা কওঁ যে মই মঞ্চখিনি মোৰ কাৰণে নামঘৰ, মছজিদ, মন্দিৰ, গীৰ্জা, মন্দিৰ, যিহেতু এইটোৱে আমি কৈছোঁ যে মই মোৰ ষ্টেজখন বাদ দি অন্য কাম কৰিব নোৱাৰোঁ। আৰু এতিয়ালৈকে মই ষ্টেজত বেক চাইডে থাকি যিখিনি কাম যিখিনি দেখুৱাব পাৰিছোঁ মই সেইখিনি, আৰু সেইবিলাক আমি মঞ্চ আগ্ৰহ চাবলৈ ভয় কৰোঁ, কাৰণ আমি সদায় মঞ্চ আৰু থকা ব্যক্তি।
শিল্পীগৰাকীয়ে এই অনুষ্ঠানত নলবাৰী জিলাৰ তেওঁৰ গৃহগাঁও হাতীকুচিত তৃতীয় শ্ৰেণীত অধ্যয়ন কৰাৰে পৰা নাটকৰ মঞ্চসজ্জা আৰম্ভ কৰাৰ বিষয়ে জানিবলৈ দিয়ে। পৰৱৰ্তী সময়ত মুম্বাই আৰু দিল্লীত কলা ভাস্কৰ্যৰ আধুনিক কৌশল আয়ত্তকৰণ, পুতলা নাচৰ প্ৰশিক্ষণ গ্ৰহণৰ বিষয়ে তেওঁ অৱগত কৰে। তদুপৰি কলা সাধনাৰ ক্ষেত্ৰত শিল্পীগৰাকীক বিশেষভাৱে অনুপ্ৰাণিত কৰা গুৰুজী আদ্য শৰ্মা আৰু বিশিষ্ট সাহিত্যিক চলচ্চিত্ৰ পৰিচালক ডঃ ভৱেন্দ্ৰনাথ শইকীয়াৰ বিষয়েও তেওঁ উল্লেখ কৰে। তেওঁ নতুন দিল্লীৰ গণৰাজ্য দিৱসৰ কুচকাৱাজত অসমৰ প্ৰতীক পটৰ নিৰ্মাণ আৰু পটদ্ৰবা প্ৰকল্পৰ নিৰ্মাণ কাৰ্যৰ অভিজ্ঞতাৰ বিষয়েও অৱগত কৰে। উত্তৰ পূব উন্নয়ন মন্ত্ৰালয় অৰ্থাৎ ডোনাৰ মন্ত্ৰালয়ে অসমসহ উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যক পথ আন্তঃগাঁথনি উন্নয়নৰ বাবে চলি থকা 55টা প্ৰকল্পৰ কাম শীঘ্ৰে সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিছে। অলপতে নতুন দিল্লীত অনুষ্ঠিত উত্তৰ পূব বিশেষ পথ আন্তঃগাঁথনি উন্নয়ন আঁচনিৰ 26 সংখ্যক আন্ত মন্ত্ৰালয় বৈঠকত এই বিষয়ে প্ৰকাশ কৰা হয়। এই অনুসৰি অসমৰ লগতে অঞ্চলটোৰ অন্যান্য ৰাজ্যকেইখনৰ পথ আন্তঃগাঁথনি নিৰ্মাণৰ বাবে আবণ্টিত ধনৰ 1,529 কোটি এতিয়াও অব্যৱহৃত হৈ আছে। ডোনাৰ মন্ত্ৰালয়ৰ সূত্ৰই প্ৰকাশ কৰা মতে এই আঁচনিৰ অধীনত 5,636 কোটি টকা আবণ্টন দিয়াৰ লগতে ইয়াৰ অধীনত 120টা প্ৰকল্প ৰূপায়ণৰ অনুমোদন দিয়া হৈছিল। ইয়াৰ ভিতৰত 65টা সম্পূৰ্ণ হৈছে আৰু 55টা নিৰ্মাণ অৱস্থাত আছে। অসমৰ বাবে আবণ্টিত ধনৰ 309,74,00,000 টকা ব্যৱহাৰ কৰিবলৈ বাকী আছে বুলি মন্ত্ৰালয়ৰ সূত্ৰই প্ৰকাশ কৰিছে। এই আঁচনিৰ অধীনত ৰাজ্যখনৰ বাবে 1,392,57,00,000 টকা ব্যয় সাপেক্ষ 21টা প্ৰকল্পত অনুমোদন দিয়া হৈছে। ইয়াৰ ভিতৰত 14টা সম্পূৰ্ণ হৈছে আৰু 7টাৰ কাম চলি আছে বুলি মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। ৰাজ্যৰ স্বাস্থ্য সেৱাখণ্ডৰ উন্নয়নৰ দিশত আন এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে আজি 82খন নতুন 108 মৃত্যুঞ্জয় এম্বুলেন্স সেৱাৰ শুভাৰম্ভ কৰা হ'ব। 29 কোটি টকা ব্যয় সাপেক্ষে আৰম্ভ কৰিবলগীয়া এই সেৱা আজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতাল প্ৰেক্ষাগৃহত বিয়লি 3 বজাত স্বাস্থ্যমন্ত্ৰী অশোক সিংহালে শুভাৰম্ভ কৰিব। এই নৱ সংযোজনৰ জৰিয়তে 42খন অত্যাধুনিক জীৱনদায়িনী এম্বুলেন্স আৰু 40খন অত্যাৱশ্যকীয় জীৱনদায়িনী এম্বুলেন্সৰ সেৱা আৰম্ভ কৰা হ'ব। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ সূত্ৰ প্ৰকাশ কৰা মতে এতিয়ালৈ কমেও 71,00,000 লোকক 108 এম্বুলেন্স সেৱা আগবঢ়োৱা হৈছে। বাংলাদেশত তাৰিক ৰহমানৰ নেতৃত্বত নতুন চৰকাৰে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত দেশখনৰ সৈতে ভাৰতৰ সম্পৰ্ক পুনৰ উন্নত হোৱাৰ দিশত আগবাঢ়িছে। বাংলাদেশে ভাৰতৰ ভিছা সেৱা আৰম্ভ কৰাৰ পাছত ত্ৰিপুৰাৰ আগৰতলাৰ পৰা ঢাকা হৈ কলকাতাক সংযোগ কৰা ৰয়েল মৈত্ৰী আন্তঃৰাষ্ট্ৰীয় বাছ সেৱা কালি পৰীক্ষামূলকভাৱে আৰম্ভ কৰা হয়। এই বাছ সেৱা 24 ফেব্ৰুৱাৰীৰ পৰা আনুষ্ঠানিকভাৱে আৰম্ভ হ'ব। উল্লেখযোগ্য যে বাংলাদেশত ছাত্ৰ আন্দোলনৰ ফলত তদানীন্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই ভাৰতত আশ্ৰয় গ্ৰহণ আৰু ইয়াৰ পাছত দেশখনত সৃষ্টি হোৱা পৰিস্থিতিৰ বাবে এই বাছ সেৱা স্থগিত ৰখা হৈছিল। আন্তঃৰাষ্ট্ৰীয় বাছ সেৱা অপাৰেটৰৰ প্ৰবন্ধক মনোৰঞ্জন দেৱনাথে প্ৰকাশ কৰা মতে দুয়োখন দেশৰ মাজৰ বাছ সেৱা বিষয়ক চুক্তি বাতিল নকৰাৰ পৰিপ্ৰেক্ষিতত মৈত্ৰী বাছ সেৱা আৰম্ভ কৰাৰ বাবে পুনৰ অনুমতি লোৱাৰ প্ৰয়োজন নাই। ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মানিক সাহাই বাছ সেৱা পুনৰ আৰম্ভ কৰাৰ বাবে লোৱা পদক্ষেপৰ প্ৰতি আদৰণি জনাইছে। প্ৰবীণ সাংবাদিক চিন্তাবিদ ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তীৰ আজি পুৱা গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 96 বছৰ। তথ্য আৰু জনসংযোগ বিভাগৰ সঞ্চালক হিচাপে অৱসৰ গ্ৰহণ কৰাৰ পাছত চক্ৰৱৰ্তীয়ে দৈনিক অসম, দৈনিক জনভূমি আৰু আজিৰ বাতৰি কাকতকে ধৰি কেইবাখনো কাকতৰ সম্পাদনা কৰিছিল। ৰাজ্যত সাংবাদিকতাৰ ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁক 2019 চনৰ গণৰাজ্য দিৱসৰ অনুষ্ঠানত সাংবাদিকতা বঁটাৰে সন্মানিত কৰা হৈছিল। ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ছুপাৰ এইট পৰ্যায়ৰ নিজৰ প্ৰথমখন খেলত আজি ভাৰত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এই খেলখন আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত সন্ধিয়া 7 বজাত আৰম্ভ হ'ব। ভাৰতে লীগ পৰ্যায়ত 4খন খেলৰ আটাইকেইখনতে জয়লাভ কৰি নিজৰ গ্ৰুপৰ পইণ্ট তালিকাত শীৰ্ষস্থান দখল কৰে। ভাৰতে লীগ পৰ্যায়ৰ প্ৰথমখন খেলত আমেৰিকা যুক্তৰাষ্ট্ৰক পৰাস্ত কৰাৰ পাছত নামিবিয়াক 93 ৰাণত পৰাস্ত কৰে। একেদৰে ভাৰতে গ্ৰুপ পৰ্যায়ৰ 3খন খেলত পাকিস্তানক 61 ৰাণত আৰু অন্তিমখন খেলত নেডাৰলেণ্ডছক 17 ৰাণত পৰাস্ত কৰে। ইয়াৰ বিপৰীতে দক্ষিণ আফ্ৰিকাই কানাডাৰ বিৰুদ্ধে জয়েৰে প্ৰতিযোগিতাত অভিযান আৰম্ভ কৰে। দলটোৱে 2খন খেলত আফগানিস্তানৰ বিৰুদ্ধে ছুপাৰ অভাৰত বিজয় সাব্যস্ত কৰে। দক্ষিণ আফ্ৰিকাই 3খন খেলত নিউজিলেণ্ডক 7 উইকেটত পৰাভূত কৰি ছুপাৰ এইটত পৰ্যায়ত স্থান নিশ্চিত কৰে। দলটোৱে গ্ৰুপ পৰ্যায়ত নিজৰ অন্তিমখন খেলত UAEৰ বিৰুদ্ধে 6 উইকেটত জয়লাভ কৰে। প্ৰতিযোগিতাৰ ছুপাৰ এইট পৰ্যায়ত ভাৰত, জিম্বাবৱে, ৱেষ্ট ইণ্ডিজ আৰু দক্ষিণ আফ্ৰিকাক গ্ৰুপ ৱানত অন্তৰ্ভুক্ত কৰা হৈছে। পাকিস্তান, শ্ৰীলংকা, ইংলেণ্ড আৰু নিউজিলেণ্ডক গ্ৰুপটোত স্থান দিয়া হৈছে। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক জিন্দি ৰাণী ডেকাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ প্ৰতিষ্ঠা দিৱসত অমিত শ্বাহৰ অংশগ্ৰহণ, 31 মাৰ্চৰ পূৰ্বে মাওবাদীমুক্ত ভাৰতৰ ঘোষণা, বৰঝাৰৰ বিমান বন্দৰৰ নতুন টাৰ্মিনেলৰ পৰা বাণিজ্যিক উৰণ আজিৰে পৰা আৰম্ভ আদি বাতৰিৰে আটাইবোৰ কাকতৰ শিৰোনাম দখল কৰিছে। গুৱাহাটীত কালি কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ প্ৰতিষ্ঠা দিৱসত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে CRPয়ে ত্যাগ আৰু নিষ্ঠাৰে দেশক বহুবাৰ ৰক্ষা কৰিছে। এই বাতৰি দৈনিক জনমভূমি কাকতৰ। দি আছাম ট্ৰিবিউন কাকতত ৰাজ্য চৰকাৰে পোহৰ প্ৰদূষণ ৰোধ কৰা, জ্যোতিৰ্বিজ্ঞান পৰ্যটনক উৎসাহ যোগোৱা আৰু নিশাচৰ জৈৱ বৈচিত্ৰক সুৰক্ষা প্ৰদান কৰাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে 3খন ডাৰ্ক স্কাই উদ্যান স্থাপনৰ পৰিকল্পনা গ্ৰহণ কৰাৰ এটা বাতৰি প্ৰকাশ কৰিছে। 31 মাৰ্চৰ পূৰ্বে মাওবাদী মুক্ত হ'ব ভাৰত, গৃহমন্ত্ৰী অমিত শ্বাহৰ এই ঘোষণাৰে অসমীয়া খবৰ, দ্য আছাম ট্ৰিবিউন আদি কাকতৰ লগতে অন্যান্য কাকতেও বাতৰি প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰীৰ নতুন বাসভৱন সেৱা কমপ্লেক্সৰ সমীপৰ 3টা বস্তিৰ 7 শতাধিক পৰিয়ালক অহা 6 মাৰ্চৰ ভিতৰত ঘৰ খালী কৰিবলৈ প্ৰশাসনে নিৰ্দেশ জাৰি কৰিছে। এই বাতৰি দৈনিক অগ্ৰদূত কাকতৰ। নিৰ্বাচনৰ প্ৰাক্ষণত বৰ্তমানৰ কেইবাগৰাকীও বিধায়কে নিজ দল এৰি অন্য দলৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ যুঁজা চলাইছে। এই বাতৰি অসমীয়া প্ৰতিদিন কাকতৰ। গুৱাহাটীৰ বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ নতুন টাৰ্মিনেলৰ পৰা বাণিজ্যিক উৰণ আজিৰে পৰা আৰম্ভ হ'ব। বাতৰিটো নিয়মীয়া বাৰ্তা আমাৰ অসম কাকতৰ লগতে অন্যান্য প্ৰকাশ কৰিছে। নিয়মীয়া বাৰ্তা কাকতে এই বাতৰিৰ লগতে জৰুৰীকালীন অৱস্থা ঘোষণাৰে সংগ্ৰহ কৰা অবৈধ শুল্ক নীতি বাতিল কৰিবলৈ মাৰ্কিন সৰ্বোচ্চ ন্যায়ালয়ৰ এটা বাতৰি প্ৰকাশ কৰিছে। দ্য চেণ্টিনেল কাকতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে বিশ্বজুৰি 15% নতুন শুল্ক আৰোপ কৰাৰ এটা বাতৰি প্ৰকাশ কৰিছে। এতিয়া আহক আমি পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
ডিব্ৰুগড় বিধানসভা সমষ্টিৰ 7টা পথৰ আধাৰশিলা স্থাপন আৰু সম্প্ৰসাৰণ কাৰ্যৰ কালি শক্তিমন্ত্ৰী তথা স্থানীয় বিধায়ক প্ৰশান্ত ফুকনে শুভাৰম্ভ কৰে। 27 কোটি টকা ব্যয় সাপেক্ষে লোক নিৰ্মাণ বিভাগৰ চাবুৱা, লাহোৱাল, খোৱাং আৰু টিংখং পথ সংমণ্ডলৰ অধীনত 37 কিলোমিটাৰ পথৰ আধাৰশিলা স্থাপন কৰি মন্ত্ৰীগৰাকীয়ে ৰাইজৰ বহুদিনীয়া সমস্যা সমাধান হ'ব বুলি আশা প্ৰকাশ কৰে। শ্ৰীফুকনে জগন্নাথ মন্দিৰৰ পৰা হাতীমুৰা, ঘৰবন্দী চুক, ঠেকেৰিগাঁও, ৰামধেনু, আদিবাসী আৰু বাণীপুৰ উপপথৰো আধাৰশিলা স্থাপন কৰে। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 32 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 16 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অৰুণাচল প্ৰদেশৰ ঠাই বিশেষে পাতলীয়া বৰষুণ হোৱাৰ আৰু নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ বতৰ শুকান হৈ থকাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিছে। লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ নতুন সংহত টাৰ্মিনেলৰ পৰা আজি বাণিজ্যিক উৰণ আৰম্ভ। পোহৰৰ প্ৰদূষণ নিয়ন্ত্ৰণ আৰু মহাকাশ পৰ্যটনত উদগনি যোগোৱাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰৰ ডাৰ্ক স্কাই উদ্যান স্থাপনৰ পৰিকল্পনা। আজি দিনৰ 11 বজাত আকাশবাণী যোগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন কী বাত অনুষ্ঠান। খানাপাৰাত আজি পবিত্ৰ বৃন্দাবনী বস্ত্ৰ প্ৰদৰ্শনৰ বাবে সাংস্কৃতিক সংগ্ৰহালয় প্ৰকল্পৰ শুভাৰম্ভ। আৰু T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ছুপাৰ এইট পৰ্যায়ত আজি ভাৰত আৰু দক্ষিণ আফ্ৰিকা মুখামুখি। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 12:05 শুনিবলৈ পাব।